এয়া আকাশবাণী গুৱাহাটী সন্ধিয়াৰ উজনি অসমৰ বাতৰিৰ সৈতে মই জুলি শৰ্মা বৰুৱা। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল, কেন্দ্ৰীয় মন্ত্ৰী ৰাজীৱ ৰঞ্জন সিঙৰ ভাৰ্চুৱেল ব্যৱস্থাৰে যোৰহাট, ডিব্ৰুগড় আৰু ধেমাজিত অত্যাধুনিক দুগ্ধ প্ৰসংস্কৰণ প্ৰকল্পৰ আধাৰশিলা স্থাপন, বিধানসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত ৰাজ্যৰ ৰাজনৈতিক দলৰ নিৰ্বাচনী তৎপৰতা অব্যাহত, অসম চৰকাৰ প্ৰতিটো বিভাগৰ মহিলা কৰ্মচাৰী নিৰ্যাতনৰ পৰা সুৰক্ষাৰ বাবে চি বক্স মুকলি আৰু চৰাইদেউ মৈদামথলীত 39 স্বৰ্গদেউ আৰু দা ডাঙৰীয়া সোঁৱৰী 75 সংখ্যক স্মৃতি তৰ্পণ কাৰ্যসূচী। এতিয়া শুনক বিতং বাতৰি। কেন্দ্ৰীয় মীন পশুপালন আৰু দুগ্ধ উৎপাদন মন্ত্ৰী ৰাজীৱ ৰঞ্জন সিঙে আজি যোৰহাট, ডিব্ৰুগড় আৰু ধেমাজিত অত্যাধুনিক দুগ্ধ প্ৰসংস্কৰণ প্ৰকল্পৰ ভাৰ্চুৱেল ব্যৱস্থাৰে আধাৰশিলা স্থাপন কৰে। যোৰহাটৰ কলিয়াপানীত অনুষ্ঠিত বিশেষ অনুষ্ঠানত অসম চৰকাৰ পশুপালন আৰু পশু চিকিৎসা মন্ত্ৰী কৃষ্ণেন্দু পাল, সমবায় মন্ত্ৰী যোগেন মহন, শিক্ষামন্ত্ৰী ডঃ ৰণোজ পেগু, শক্তিমন্ত্ৰী প্ৰশান্ত ফুকন উপস্থিত থাকে। শিক্ষামন্ত্ৰী ডঃ ৰণোজ পেগুৱে ধেমাজিত এই কাৰ্যসূচীৰ শুভাৰম্ভ কৰে। একেদৰে মন্ত্ৰী প্ৰশান্ত ফুকনে ডিব্ৰুগড়ত কাৰ্যসূচীত অংশ লয়। যোৰহাটৰ কলিয়াপানী আৰু ডিব্ৰুগড়ৰ বকুলত দৈনিক 1,00,000 লিটাৰ ক্ষমতাযুক্ত দুগ্ধ প্ৰসংস্কৰণ প্ৰকল্পৰ, ধেমাজি ৰঙাজানত দৈনিক 50,000 লিটাৰ ক্ষমতাযুক্ত দুগ্ধ প্ৰসংস্কৰণ প্ৰকল্প আৰু শিৱসাগৰ শ্ৰীভূমিত দুখন মাল্টিকেয়াৰ পশু চিকিৎসালয়ৰ আজি আধাৰশিলা স্থাপন কৰা হয়। মন্ত্ৰী ডঃ পেগুৱে ধেমাজিত অনুষ্ঠানত অংশ লৈ অসমৰ দুগ্ধ আৰু পশুপালন খণ্ডৰ বাবে আজি দিনটো ঐতিহাসিক দিন বুলি অভিহিত কৰে। 63 কোটি টকা ব্যয় সাপেক্ষ ৰঙাজানৰ প্ৰকল্পত অহা 30 মাহৰ ভিতৰত সম্পূৰ্ণ হ'ব। ইয়াৰ ফলত জিলাখনৰ গোপালকসকল উপকৃত হোৱাৰ লগতে স্বাৱলম্বী ধেমাজি গঢ়াত সহায় হ'ব বুলি মন্ত্ৰীগৰাকীয়ে আশা প্ৰকাশ কৰে।
আজি ভেটেনেৰি ডিপাৰ্টমেণ্টৰ অধীনত উজনি অসম, যোৰহাটৰ কলিয়াপানী, ডিব্ৰুগড়ৰ বকল আৰু ধেমাজিৰ 3টা মিল্ক প্ৰচেচিং প্লেণ্ট প্ৰায় 200 কোটি টকা ব্যয় সাপেক্ষে ইয়াৰ আধাৰশিলা স্থাপন কৰা হয়। ইয়াৰে ধেমাজিত যিটো প্ৰকল্প স্থাপন কৰা হৈছে প্ৰায় 63 কোটি টকা ব্যয় সাপেক্ষে ইয়াত 50,000 লিটাৰ গাখীৰ প্ৰচেচিং কৰিব পৰা যাব। এতিয়া মোক কোনোবাই প্ৰশ্ন কৰিব পাৰে, 50,000 লিটাৰ গাখীৰ ক'ৰ পৰা পাওঁ? ধেমাজিত আটাইতকৈ আগবঢ়া যিগৰাকী দুগ্ধ গোপালক দিনে প্ৰতিদিনে 300 লিটাৰ তেখেতে উৎপাদন কৰে। যদি ইয়াৰ কেপাচিটি 50,000 লিটাৰ, 30,000 লিটাৰ আমি পালে প্ৰকল্পটো সুন্দৰভাৱে চলিব। এনেকুৱা 100 গৰাকী যদি দুগ্ধ উৎপাদক ধেমাজি জিলাখনত হয় তেতিয়াহ'লে আমাৰ যিটো টাৰ্গেট 30,000 লিটাৰ আমি পাব পাৰিম।
উল্লেখযোগ্য যে যোৰহাটত প্ৰস্তাৱিত দৈনিক 1,00,000 লিটাৰ উৎপাদন প্ৰকল্পটো কেন্দ্ৰীয় চৰকাৰ ৰাষ্ট্ৰীয় দুগ্ধ উন্নয়ন প্ৰকল্পটো কেন্দ্ৰীয় চৰকাৰ ৰাষ্ট্ৰীয় দুগ্ধ উন্নয়ন কাৰ্যসূচীৰ অধীনত স্থাপন কৰা হ'ব। ডিব্ৰুগড় আৰু ধেমাজি প্ৰকল্প দুটা ৰাজ্য চৰকাৰ পশুপালন আৰু পশু চিকিৎসা বিভাগে স্থাপন কৰিব। আজি গোলাঘাট, লখিমপুৰ, তিনিচুকীয়া আৰু কামৰূপত 4খন মাল্টি কেয়াৰ পশু চিকিৎসালয় উদ্বোধন কৰা হয়। ভাৰ্চুৱেল ব্যৱস্থাৰে প্ৰকল্পসমূহ উদ্বোধন কৰি কেন্দ্ৰীয় মন্ত্ৰী শ্ৰীসিঙে কয় যে এই প্ৰকল্পসমূহে স্থানীয় দুগ্ধ উৎপাদকসকলক সংগঠিত কৰি অধিক উৎপাদনৰ সুযোগ দিব। এই বিশেষ পদক্ষেপৰ জৰিয়তে ৰাজ্যত দৈনিক 10,00,000 লিটাৰকৈ অধিক গাখীৰ প্ৰসংস্কৰণৰ লক্ষ্য লোৱা হৈছে। বিধানসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ৰাজ্যত ৰাজনৈতিক দলসমূহে নিৰ্বাচনী তৎপৰতা অব্যাহত ৰাখিছে। বিজেপিয়ে জন আশীৰ্বাদ যাত্ৰাৰ জৰিয়তে জনতাৰ কাষ চপাৰ চেষ্টা কৰা সমান্তৰালকৈ বিৰোধী দল কংগ্ৰেছে সময় পৰিৱৰ্তন যাত্ৰাৰ জৰিয়তে ভোটদাতাক আকৰ্ষণৰ বাবে চেষ্টা চলাইছে। সৰুপথাৰ, গোলাঘাট, খুমটাই আৰু দেৰগাঁও সমষ্টিক সামৰি আজি বিজেপিয়ে জন আশীৰ্বাদ যাত্ৰা উলিয়ায়। এই যাত্ৰাত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা, বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়া, সাংসদ কামাখ্যাৰ প্ৰসাদ তাছা, বিধায়ক বিশ্বজিৎ ফুকন আদিয়ে অংশগ্ৰহণ কৰে। ইপিনে ওদালগুৰিত আজি বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য হাগ্ৰাম মহিলাৰীয়ে দিছপুৰ চলো যাত্ৰাত অংশগ্ৰহণ কৰে। উন্নয়ন, ন্যায়, স্বায়ত্ব শাসনৰ দাবীৰে উলিওৱা এই সমদলত কেইবা হাজাৰ লোকে অংশগ্ৰহণ কৰে। উল্লেখযোগ্য যে কংগ্ৰেছৰ দ্বিতীয়খন প্ৰাৰ্থী তালিকা চূড়ান্ত কৰাৰ বাবে আজি নতুন দিল্লীত কংগ্ৰেছ স্ক্ৰীণিং কমিটীৰ এখন বৈঠক অনুষ্ঠিত হ'ব। বৈঠকত কংগ্ৰেছ নেত্ৰী তথা স্ক্ৰীণিং কমিটীৰ অসমৰ অধ্যক্ষা প্ৰিয়ংকা গান্ধী উপস্থিত থকা কথা। অসম চৰকাৰ প্ৰতিটো বিভাগত এতিয়াৰ পৰা মহিলা কৰ্মচাৰীসকলৰ সুৰক্ষাৰ বাবে চি বক্স উপলব্ধ হ'ব। ইয়াৰ জৰিয়তে মহিলা কৰ্মচাৰীসকলে কাৰ্যালয়ত সন্মুখীন হোৱা নিৰ্যাতনৰ ঘটনাৰ অভিযোগ ততালিকে দিব পাৰিব। নিজৰ পৰিচয় ৰাজহুৱা নকৰাকৈ ভুক্তভোগীয়ে এই অভিযোগ দিব পাৰিব। প্ৰতিটো বিভাগত এই বক্স থকাটো বাধ্যতামূলক কৰা হৈছে। অসম অসামৰিক সেৱাৰ বিষয়া হেমাশ্ৰী হাজৰিকাক এই পদক্ষেপৰ দায়িত্ব অৰ্পণ কৰা হৈছে। চি বক্সত মহিলাসকলে কৰ্মক্ষেত্ৰত যৌন নিৰ্যাতনৰ বিৰুদ্ধে বিভাগক অৱগত কৰিব পাৰিব। অসমীয়া, বঙালী আৰু বড়ো ভাষাত কৰ্মচাৰীসকলে অভিযোগ দাখিল কৰিব পাৰিব। আপোনালোকে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। নগাঁও জিলাৰ কলিয়াবৰত স্থানীয় বিধায়ক তথা ৰাজহ মন্ত্ৰী কেশৱ মহন্তই আজি অত্যাধুনিক ৰাজহ চক্ৰ বিষয়ৰ কাৰ্যালয়ৰ গৃহ নিৰ্মাণৰ শুভাৰম্ভ কৰে। কলিয়াবৰৰ কুঁৱৰী টোলত 1957 চনত নিৰ্মাণ হোৱা উপ প্ৰতি সমাহৰ্তা কাৰ্যালয়টো পাছলৈ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয় হিচাপে পৰিগণিত হয়। এই পুৰণি কাৰ্যালয় ভৱনটো ৰাজ্যৰ ভিতৰতে চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ আৰ্হি হিচাপে অত্যাধুনিক ৰূপত গঢ়ি তোলা হৈছে। মন্ত্ৰীগৰাকীয়ে আজি কলিয়াবৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় নৱনিৰ্মিত গৃহ, লাওখোৱা বিদ্যালয় গৃহৰ লগতে কলিয়াবৰ সমজিলা পুথিভঁৰালৰ নতুন গৃহ উন্মোচন কৰে। মন্ত্ৰীগৰাকীয়ে সাংবাদিকৰ আগত এইদৰে কয়।
আজি এই ৰাজহ কাৰ্যালয়টি 1957 চনত স্থাপন হৈছিল আৰু আজি 69 বছৰৰ পিছত আমি অসমত প্ৰথমটো ইণ্টিগ্ৰেটেড ৰেভিনিউ অফিচ হিচাপে নিৰ্মাণ কৰিবলৈ এটা মডেল আমি আৰম্ভ কৰিছোঁ আৰু ইয়াত অত্যাধুনিক ৰাজহ সেৱাৰ সকলোবিলাক ব্যৱস্থা উপলব্ধ হ'ব। ইয়াত লেণ্ড গভৰ্ণেন্স লেবকে প্ৰমুখ্য কৰি ইয়াত মাটি বাৰীৰ ক্ষেত্ৰত প্ৰযুক্তিৰ মাজেদি সকলো খবৰ পোৱা ব্যৱস্থা থাকিব। ঠিক তেনেধৰণে ইয়াত চাব ৰেজিষ্ট্ৰাৰ অফিচকে প্ৰমুখ্য কৰি সংলগ্ন ডিজাষ্টাৰৰ বাবে মেটেৰিয়েল বেংকলৈকে গোটেইখিনি কথা ইয়াত উপলব্ধ হ'ব আৰু আমি আশা কৰিম যে এই কাৰ্যালয়টোৱে আমাৰ ৰাজহ সেৱাৰ ক্ষেত্ৰত কলিয়াবৰৰ সকলোখিনি লোকক সহজলভ্য কৰাৰ লগতে প্ৰযুক্তিৰ মাজেৰে একে ঠাইতে আহি ৰাজহ বিষয়ক সকলো সমস্যা সমাধান কৰিবলৈ সক্ষম হ'ব।
চাউলুং চুকাফাকে ধৰি 39 গৰাকী স্বৰ্গদেউ আৰু দা ডাঙৰীয়া পুণ্যাত্মাৰ প্ৰতি শ্ৰদ্ধা জনোৱাৰ উদ্দেশ্যে চৰাইদেউ মৈদামথলীত কালিৰে পৰা দুদিনীয়াকৈ 75 সংখ্যক স্মৃতি তৰ্পণ অনুষ্ঠিত হয়। আজি চৰাইদেউ মৈদাম ক্ষেত্ৰত টাই আহোমৰ বান্তি পূজা অনুষ্ঠিত হয়। এই পূজাত 42খন শৰাই আগবঢ়াই স্বৰ্গদেউসকলৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰা হয়। উল্লেখযোগ্য যে 1952 চনৰ পৰাই চৰাইদেউ মৈদামথলীত স্বৰ্গদেউসকলৰ স্মৃতিত 42খন শৰাই আগবঢ়াই স্মৃতি তৰ্পণ অনুষ্ঠানৰ আয়োজন কৰি অহা হৈছে। ৰাষ্ট্ৰীয় আইন সেৱা প্ৰাধিকাৰী তথা অসম ৰাজ্যিক আইন সেৱা প্ৰাধিকাৰী উদ্যোগত আৰু নগাঁও জিলা আইন সেৱা প্ৰাধিকাৰী ব্যৱস্থাপনাত অহা 24 মাৰ্চত নগাঁৱত ৰাষ্ট্ৰীয় লোক আদালতৰ আয়োজন কৰা হৈছে। নগাঁও ন্যায়িক আদালত ভৱন প্ৰাংগণত হ'বলগীয়া এই লোক আদালতত ফৌজদাৰী, দেৱানী, পাৰিবাৰিক, ৰাজহ সংক্ৰান্তীয় গোচৰৰ লগতে পথ দুৰ্ঘটনা, বিভিন্ন বেংকৰ ঋণ আদি গোচৰসমূহ খৰতকীয়াকৈ নিষ্পত্তিৰ ব্যৱস্থা কৰা হ'ব। ইচ্ছুকসকলে এই সন্দৰ্ভত নগাঁও জিলা আইন সেৱা প্ৰাধিকাৰী কাৰ্যালয়ৰ 4th মহলাৰ 63 নম্বৰ কক্ষৰ লগত যোগাযোগ কৰিব পাৰিব। আন্তৰ্জাতিক নাৰী দিৱসৰ সৈতে সংগতি ৰাখি আজি নিশা আকাশবাণী গুৱাহাটী দৃষ্টিপাত অনুষ্ঠানত সংবাদ ক্ষেত্ৰত নাৰী প্ৰত্যাহ্বান আৰু প্ৰত্যাশাৰ শীৰ্ষক এটি আলোচনা প্ৰচাৰ কৰা হ'ব। অনুষ্ঠানত সাংবাদিক সুস্মিতা গোস্বামী, অৰুণিমা কলিতা আৰু ভিডিঅ' সাংবাদিক মল্লিকা কলিতাই মনৰ ভাৱ প্ৰকাশ কৰিব। অনুষ্ঠানটিৰ আগ ধৰিব অৰুণিমা গোস্বামীয়ে। নগাঁৱৰ গুমুঠা গাঁৱত আজি বিয়লি সংঘটিত এটা শোকাবহ পথ দুৰ্ঘটনাত এগৰাকী মহিলা নিহত হয়। 127 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ গুমুঠা গাঁৱত মহিলাগৰাকীয়ে ডিভাইডাৰ পাৰ হ'বলৈ লওঁতে এই দুৰ্ঘটনাটো সংঘটিত হয়। দুৰ্ঘটনাটোত আন 7গৰাকী যাত্ৰী গুৰুতৰভাৱে আহত হৈছে। বাঁহ কঢ়িয়াই নগাঁও অভিমুখে অহা এখন বলেৰো পিকআপ বাহন আৰু বিপৰীতমুখী এখন টেম্পৰ মাজত মুখামুখি সংঘৰ্ষ হোৱাৰ ফলতে দুৰ্ঘটনাটো সংঘটিত হয়। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিসমূহ আকৌ এবাৰ। কেন্দ্ৰীয় মন্ত্ৰী ৰাজীৱ ৰঞ্জন সিঙৰ ভাৰ্চুৱেল ব্যৱস্থাৰে যোৰহাট, ডিব্ৰুগড় আৰু ধেমাজিত অত্যাধুনিক দুগ্ধ প্ৰসংস্কৰণ প্ৰকল্পৰ আধাৰশিলা স্থাপন। বিধানসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত ৰাজ্যৰ ৰাজনৈতিক দলৰ নিৰ্বাচনী তৎপৰতা অব্যাহত। অসম চৰকাৰ প্ৰতিটো বিভাগৰ মহিলা কৰ্মচাৰী নিৰ্যাতনৰ পৰা সুৰক্ষাৰ বাবে চি বক্স মুকলি আৰু চৰাইদেউ মৈদামথলীত 39গৰাকী স্বৰ্গদেউ আৰু দা ডাঙৰীয়া কুঁৱৰী 75 সংখ্যক স্মৃতি তৰ্পণ কাৰ্যসূচী। পৰৱৰ্তী বাতৰি সন্ধিয়া 6:45 শুনিবলৈ পাব।